এয়া আকাশবাণী গুৱাহাটী পুৱা উজনি অসমৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ধৰতী আবা বিৰচা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱবৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ মুঠ 4673টা জনজাতীয় পৰিয়ালক ভূমি স্বত্বপত্ৰ বিতৰণ কৰে। বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্বপত্ৰ প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ অভিহিত কৰে। এই পষেকৰ সৈতে সংগতি ৰাখি যোৰহাট জিলাৰ 10টা আদি সেৱা কেন্দ্ৰত আজিৰে পৰা স্বাস্থ্য আৰু পৰিপুষ্টি শিবিৰৰ আয়োজন কৰা হৈছে। জিলা প্ৰশাসন আৰু ঠেঙালকছাৰী স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত তিতাবৰত থকা ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ত 15 নৱেম্বৰত জনগোষ্ঠীৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰা প্ৰদৰ্শন কৰা হ'ব। জনসাধাৰণৰ কাম আৰু চৰকাৰৰ সেৱাসমূহ অধিক স্বচ্ছ আৰু ক্ষিপ্ৰতাৰ লগতে নিয়াৰিকৈ উপলব্ধ কৰাত সহায়ক হোৱাকৈ প্ৰশাসনত কৃত্ৰিম বুদ্ধিমত্তাৰ বহুল প্ৰয়োগত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। অসম তথা উত্তৰ পূব ভাৰতক AI হাবৰূপে প্ৰতিষ্ঠাৰ বাবেও প্ৰয়োজনীয় কাৰিকৰী সামৰ্থ্য আহৰণ আৰু আন্তঃগাঁথনিৰ বিকাশত চৰকাৰে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত কালি মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে গুগলৰ সৈতে প্ৰশাসনত কৃত্ৰিম বুদ্ধিমত্তা বিষয়ক এখন বুজাবুজিৰ চুক্তি সম্পাদন কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ তথ্য প্ৰযুক্তি বিভাগৰ সচিব গোপীনাথ নাৰায়ণ আৰু গুগল ক্লাউডৰ ভাৰতৰ সঞ্চালক তথা দেশীয় প্ৰমুখ আশীষ বাট্টালে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে সামৰ্থ্য বিকাশ আৰু বিষয়াসকলৰ কৰ্ম নিপুণতা বৃদ্ধিৰ জৰিয়তে চৰকাৰী সেৱাসমূহ অধিক সুচাৰুৰূপে তথা খৰতকীয়াকৈ ৰাইজৰ ওচৰলৈ নিবলৈ সমৰ্থ হ'ব বুলি আশা কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ শ্বিলঙনিস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰত কৃষি ডিপ্লমা কাৰ্যসূচীৰ প্ৰথম বছৰৰ প্ৰথম ষান্মাসিকৰ উদ্বোধনী অনুষ্ঠান কালি অনুষ্ঠিত হয়। কৃষি শিক্ষাৰ জৰিয়তে নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী আৰু স্বনিৰ্ভৰশীল তথা উদ্যমী হিচাপে গঢ়ি তোলাৰ বাবে এই পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই সভাপতিত্ব কৰা অনুষ্ঠানত অসম চৰকাৰৰ আয়ুক্ত সচিব তথা কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজাৰিয়াই এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ পাঠক, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ কমল শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে। উল্লেখযোগ্য যে এই ডিপ্লমা কাৰ্যসূচীৰ প্ৰথম ষান্মাসিকত ৰাজ্যৰ বিভিন্ন জিলাৰ 24 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। আজিৰে পৰা 2025-26 পৰ্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী আৰম্ভ হৈছে। যোৱা 23 অক্টোবৰত কৰ্তৃপক্ষই পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰিছিল। এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণভূমি পবিতৰা 2025-26 পৰ্যটন বৰ্ষ কিছু পলমকৈ আৰম্ভ হৈছে। অভয়াৰণ্যখনৰ বিধ্বস্ত বাটপথ মেৰামতিৰ পাছতহে পৰ্যটকৰ বাবে কৰ্তৃপক্ষই জীপ ছাফাৰী মুকলি কৰি দিছে। উল্লেখযোগ্য যে অভয়াৰণ্য কৰ্তৃপক্ষৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি বিগত 24-25 পৰ্যটন বৰ্ষত 34,390 গৰাকী দেশী বিদেশী পৰ্যটকে পবিতৰালৈ আগমন ঘটে। এই বৰ্ষত পৰ্যটকৰ পৰা 61,26,425 টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছিল বুলি অভয়াৰণ্য কৰ্তৃপক্ষই জানিবলৈ দিয়ে। চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত বৰপথাৰ গাঁৱত সংহত কৃষি পদ্ধতিৰ প্ৰদৰ্শনমূলক ব্যৱস্থাৰ কালি শুভাৰম্ভ কৰা হয়। কৃষকসকলে কৃষি পদ্ধতি অৱলম্বনৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বান দূৰ কৰাৰ লগতে বিজ্ঞানসন্মতভাৱে সংহত কৃষি পদ্ধতি প্ৰদৰ্শনৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি মীন বিভাগ, পশুপালন, গাঁও পঞ্চায়ত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগত এই প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ আয়ুক্ত ডাঃ নেহা যাদৱে উদ্যান শস্যৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ৰাজ্য চৰকাৰে কেতবোৰ চৰ্ত সাপেক্ষে ৰাজ্যত পুনৰ লটাৰী অথবা উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত পূৰ্বৰ এটা নিৰ্দেশনা খাৰিজ কৰি ৰাজ্যত লটাৰী অনুষ্ঠিত কৰা নকৰা সন্দৰ্ভত বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ পাছতে কালি ৰাজ্যৰ বিত্ত বিভাগে ৰাস মহোৎসৱ, লক্ষ্মী পূজা, দৌল উৎসৱ আদিত জিলা আয়ুক্তই এই খেলৰ বাবে অনুমতি দিব পাৰিব বুলি নিৰ্দেশ দিছে। অৱশ্যে ইয়াৰ বাবে লটাৰী অনুষ্ঠিত কৰা উদ্যোক্তা সমিতিয়ে লিখিতভাৱে জিলা আয়ুক্তৰ পৰা অনুমতি ল'ব লাগিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।